আজিৰ প্ৰশ্নত আপোনাক সুধিছো যে হু ইজ দ্য অনলি ইণ্ডিয়ান ক্ৰিকেটাৰ টু হেভ প্লেড ক্ৰিকেট ফৰ বোথ ইংলেণ্ড এণ্ড ইণ্ডিয়া আৰু অপশ্যন দুটা আছে আপোনাৰ কাৰণে অপশ্যন এ নবাব পতৌদি নে অপশ্যন বি লালা অমৰনাথ এতিয়া সময় আছে আপুনি শুদ্ধ উত্তৰটো এছ এম এছ কৰিবলৈ পঠিয়াই দিয়ক টাইপ কৰক আৰ ই ডি ৰেড স্পেচ জি এইচ আপোনাৰ নাম লিখি অপশ্যন এ নে বি লিখি পঠিয়াই দিয়ক 58585 নম্বৰলৈ নম্বৰটো আকৌবাৰ ৰিপিট কৰিছো 58585লৈ আৰু লৈ যাব পাৰিব আপুনি আপোনাৰ ফেভৰেট ক্ৰিকেটাৰে অটোগ্ৰাফ কৰা এটা ক্ৰিকেট বল আৰু এতিয়া আপুনি পটাপট এছ এম এছ কৰে মানে আহি আছে বঢ়িয়া এটা ট্ৰেক এনজয় কৰক আপুনি 93.5 Red FM, বজাতে ৰহো।